Anyone lay? May the Bible lead you. Aji rati jukhon tini. তো আমি প্রার্থনা করো, তারপিছত যখন তিনি এক পদৰ পৰা এই পিছৰ কাহিনীটো আমি পঢ়িম আৰু শুনো। প্ৰাৰ্থনা কৰো, স্বৰ্গীয় পিতৃ, আমাৰ আগত তোমাৰ বাক্য আছে প্ৰভু। আমি জানো যে এইটো মানুহৰ বাক্য নহয়, মানুহৰ কথা নহয়, কিন্তু প্ৰত্যেক শব্দ, প্ৰত্যেক বিষয় বাইবেলত তোমাৰ পবিত্ৰ আত্মাৰ কাৰণে লিখা হৈছিলে আৰু আমাৰ উপকাৰৰ বাবে লিখা হ'ল। প্ৰভু আমি প্ৰাৰ্থনা কৰোঁ যে আজি ৰাতি এই ডাঙৰ বিষয়লৈ সব মানুহে এই ৰুমত গুৰুত্ব দিব, মন দি শুনিব। প্ৰভু মই প্ৰাৰ্থনা কৰোঁ যাতে ছয়তানে আমাৰ মাজত কাম নকৰিব বা কোনো বাদবি কিনি নিদিব, মানুহৰ মন বেলেগ পিনেৰে চূৰ্ণ কৰিব নাটানিব। প্ৰভু মই প্ৰাৰ্থনা কৰোঁ যে সব মন, সব হৃদয় তোমাৰ ওপৰত থাকিব আৰু এই বিষয়লৈ বুজিব। আমাৰ কাণ খুলি দিয়ক, মোৰ মুখ খুলি দিয়ক প্ৰভু, যাতে মই ভালদৰে প্ৰচাৰ কৰিব পাৰোঁ। প্ৰভু যেন মোৰ মুখৰ পৰা কোনো ভুল নোলায় আৰু যেন মোৰ শিক্ষা তোমাৰ চকুত গ্ৰহণীয় হ'ব। প্ৰভু তুমি মোক উদ্ধাৰ কৰিছিলা আৰু আগতে তুমি মোক নতুন জন্ম দিছিলা আৰু সেইকাৰণে মই কৃতজ্ঞ। আৰু মই প্ৰাৰ্থনা কৰোঁ যাতে সবে পৰিত্ৰাণ পায়, আনকি প্ৰভু যি এতিয়া এই ৰুমত নাই কিন্তু পিছত আহিব বা আগতে যি আহিছিলে সিহঁতৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ। প্ৰভু মই জানো যে তোমাক অবিশ্বাস কৰাৰ কাৰণে কোনো কাৰণ নাই, তুমি যোগ্য। আৰু আমি প্ৰাৰ্থনা কৰোঁ এই সময়ত আমাক সহায় কৰা যীশুখ্ৰীষ্টৰ নামত, আমেন। তো আকৌ যুহনৰ কথা আমি শুনো আৰু এই ৰাতি যুহন তিনি অধ্যায়ত আমি হৈ আছো। আগতে যি কাহিনী আমি পঢ়িছিলো সব কাহিনীৰ পৰা সদায় যীশুখ্ৰীষ্টৰ মহিমা, তেওঁৰ সৌন্দৰ্যতা দেখা যায়। আৰু আজি ৰাতি এইটো একে অৱস্থা, একে কথা, এটা নতুন কাহিনী আমি শুনো। আৰু মই প্ৰথমে ক'ম যে এই অধ্যায় যুহন তিনি অধ্যায় কিছুমান মানুহৰ, কিছু খ্ৰীষ্টান মানুহৰ মনত বহুত ডাঙৰ হয়, মানে বাইবেলত এটা বহুত গুৰুত্বপূৰ্ণ অধ্যায় বুলি কেইজনমান প্ৰচাৰকে ভাবে আৰু ময়ো ভাবোঁ। আজি ৰাতি আমাৰ বিষয় নতুন জন্ম আৰু তাৰপিছত যীশুখ্ৰীষ্টৰ ক্ৰুচ আৰু বিশ্বাস। তো নিশ্চয় এই অধ্যায় যদি আমি নুবুজো আমাৰ সম্পৰ্ক বেয়া হ'ব,
ঈশ্বৰৰ লগত।
কিন্তু যদি বুজো আৰু গ্ৰহণ কৰো, এইটো আমাৰ মানে মূল বিষয় বাইবেলত। বাইবেল সব বিষয় একে নহয়, নতুন জন্ম, উদ্ধাৰ, যীশুখ্ৰীষ্টৰ ক্ৰুচ বহুত প্ৰয়োজন আৰু বহুত মানে প্ৰদান হৈ থাকে। তো আমি পঢ়িম এক পদৰ পৰা দহ পদ লৈ। ওপৰত লিখা আছে, নিকোডিমে সৈতে যীশুৰ কটুপকৰণ, কটুপকত্ব মানে আলোচনা। আচ্ছা, কিন্তু ফৰিচীবিলাকৰ মাজৰ নিকোডিম, নিকোডিম নামেৰে যিহুদীবিলাকৰ এজন অধিকাৰী আছিল, সেইজনে ৰাতি তেওঁৰ ওচৰলৈ আহি তেওঁ ক'লে, ৰবি, আপুনি যে ঈশ্বৰৰ পৰা অহা এজন উপদেশক, ইয়াক আমি জানো, বাহিকক আমি জানো, কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে ঈশ্বৰ সংগী নহ'লে তেনেই চিন কোনেও দেখুৱাব নোৱাৰে। যীশুৱে উত্তৰ দি তেওঁ ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, অতি সঁচাকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। নিকোডিমে তেওঁ ক'লে, মানুহ বুঢ়া হ'লে কেনেকৈ তেওঁৰ জন্ম হ'ব পাৰে, তেওঁ মাকৰ গৰ্ভত দ্বিতীয়বাৰ সোমাই জন্মিব পাৰেনে? যীশুৱে উত্তৰ দিলে, মই তোমাক অতি স্বৰূপকৈ কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। মাংসৰ পৰা যি জন্মে সি মাংস, আৰু আত্মাৰ পৰা যি জন্মে সি আত্মাই। নতুনকৈ তোমালোকৰ জন্ম হ'ব লাগে। মই যে তোমাক এই কথা ক'লো, ইয়াত বিস্ময় নামানিবা। বায়ুৱে যে দিশ লৈ ইচ্ছা কৰে সেই দিশ লৈ বয়, আৰু তুমি তাৰ শব্দ শুনিবলৈ পোৱা, কিন্তু সি ক'ৰ পৰা আহে, ক'লৈ যায় তাক নাজানা। আত্মাৰ পৰা জন্ম প্ৰত্যেক মানুহৰ এনে হয়। নিকোডিমে উত্তৰ দি তেওঁ ক'লে, এইবোৰ কেনেকৈ হ'ব পাৰে? যীশুৱে উত্তৰ দি তেওঁ ক'লে, তুমি ইছৰাইলৰ উপদেশক হৈও এইবোৰ কথা নাজানানে? এই আলোচনা বহুত গুৰুত্বপূৰ্ণ হয়। আমাৰ প্ৰভু এজন ফৰিচীৰ লগত কথা পাতি আছে। প্ৰতিবাৰ যেতিয়া যীশুৱে মানে যেতিয়া তেওঁৰ মুখ খোলা হৈ যায়, যেতিয়া তেওঁ শিক্ষা দিয়ে, সদায় নতুন বিষয়, সদায় গুৰুত্বপূৰ্ণ কথা ওলাই আহে। কিন্তু বিশেষকৈ এই ৰাতি, এই ঘটনা, এই আলোচনা যেতিয়া আমি চাওঁ, নতুন জন্ম, নতুন জন্মৰ বিষয় লৈ আমি বহুত শিকোঁ। বাইবেলত মানে কেইটা বেলেগ জেগাত নতুন জন্মৰ বিষয় লিখা আছে। ইয়াতে লিখা আছিল, নতুন জন্ম হ'ব লাগে, নতুন জন্ম পাব লাগে। আৰু মই এইটো মোৰ মূল কথা আজি ৰাতি, যে সবৰ কাৰণে নতুন জন্ম পাব লাগে। কিন্তু প্ৰথমে এটা প্ৰশ্ন, বহুত ধৰ্ম আছে, বহুত বেলেগ উপায় আছে মানুহে ভাবে, যাৰ দ্বাৰাই আমি ঈশ্বৰক চিনিব পাৰোঁ, স্বৰ্গলৈ যাব পাৰোঁ। কিন্তু মোৰ প্ৰশ্ন এই, খ্ৰীষ্টান ধৰ্মটো আচলতে কি? এইটো শিক্ষা হয়নে? বা খ্ৰীষ্টান হোৱা মানে কি? খ্ৰীষ্টান হোৱা মানে যে আমি নিয়ম পালন কৰোঁনে? খ্ৰীষ্টান হোৱা মানে কি? তোমাৰ মনত খ্ৰীষ্টান হোৱা মানে কি? ক্ষমা পোৱা বা স্বৰ্গলৈ যোৱা বা হেৰি কিছু নিয়ম ৰীতি পালন কৰা বা কিছু পৰ্ব উৎসৱ ব্যৱস্থা কৰা আৰু পালন কৰা নাই। এই সব মানুহৰ বাহিৰত আমাৰ যি কৰ্ম, আমাৰ যি উৎসৱ, ধৰ্ম, ধৰ্মীয় শিক্ষা, এই সব মানুহৰ বাহিৰত আনকি নিয়ম পালন কৰা সব বেলেগ ধৰ্ম আছে। কিন্তু আচলতে খ্ৰীষ্টান হোৱা আন এটা অৰ্থ আছে, মানে আমাৰ ভিতৰত, আমাৰ অন্তৰত নতুন জীৱন পাবলৈ, আৰু যেন আমাৰ অন্তৰত সলনি কৰা হ'ব, নতুনকৈ সৃষ্টি কৰা হ'ব, মানে ঈশ্বৰৰ শক্তি। ঈশ্বৰ সৰ্বশক্তিমান সবে কয়, কিন্তু যদি তেওঁ সৰ্বশক্তিমান, তেনেহ'লে আমি যদি তেওঁৰ ওচৰলৈ আহোঁ, নিশ্চয় তেনেহ'লে তেওঁৰ শক্তি আমাক সলনি কৰিব, আমাৰ ভিতৰত কাম কৰিব। ঈশ্বৰ দুৰ্বল নহয়। কিন্তু কিছুমান মানুহে খ্ৰীষ্টান ধৰ্মটো এনে বুলি ভাবে যে খ্ৰীষ্টান ধৰ্ম অকল নিয়ম, অকল শিক্ষা, অকল তত্ত্ব জ্ঞান, এনে নহয়। খ্ৰীষ্টান ধৰ্ম আচলতে যদি সঁচ হয়, যদি ঈশ্বৰে সঁচকৈ আহে আৰু আমাক উদ্ধাৰ কৰে, মুক্তি দিয়ে, তেনেহ'লে আমি সম্পূৰ্ণৰূপে নতুন হৈ যাওঁ, ভিতৰত তেওঁৰ শক্তি আমাক সলনি কৰিব। আৰু সেইকাৰণে এই বিষয় ডাঙৰ হয়। নতুন জন্ম, মই অলপ চুটিকৈ কওঁ, নতুন জন্ম মানে নতুন হোৱা, নতুন মানুহ হোৱা, বেলেগ হৈ যোৱা। আগৰ নিচিনা আমি নাথাকোঁ, আমি এজন নতুন সৃষ্টি, এজন নতুন মানুহ হৈ যাওঁ, আৰু হৈ যাব লাগিব, যীশুৱে ক'লে। তো তেনেহ'লে চাওঁ, ছয় পদ, মোৰ প্ৰথম বিষয়, মোৰ প্ৰথম কথা এই ছয় পদত লিখা আছে, মাংসৰ পৰা যি জন্মে সি মাংস, আৰু আত্মাৰ পৰা যি জন্মে সি আত্মাই। মানে নতুন জন্ম পোৱা এইটো মানে লাহে লাহে বা খোজে খোজে নাযায়, এইটো একেবাৰে দুটা বিপৰীত কথা থাকিব, মাংস বা আমাৰ শৰীৰ আৰু আত্মা, এই বিষয় প্ৰায় বিপৰীত, এই বিষয় বহুত বেলেগ। আমাৰ শৰীৰ, আমাৰ গাৰ ওপৰত যি আহে এইটো সাধাৰণ হ'ব, আমাৰ বাচ্চা যদি হয় এজন সাধাৰণ বাচ্চা হ'ব, কিন্তু আত্মাৰ পৰা যদি কোনো কিবা এটা আহে বা যদি কোনোবাই জন্ম পায় আত্মাৰ পৰা, তেনেহ'লে তেওঁৰ স্বভাৱ, তেওঁৰ হেৰি পৰিচয় আৰু চৰিত্ৰ আত্মাৰ নিচিনা হ'ব। এইটো মোৰ প্ৰথম কথা, কাৰণ নিকোডিম এই বিষয় বুজি পোৱা নাই। যীশুখ্ৰীষ্টই প্ৰথমে যেতিয়া ক'ব ওলাইছে যে নতুন জন্ম হ'ব লাগিব, নিকোডিমৰ মন বহুত দূৰ, মানে তেওঁ ভাবিছিলে, মই এজন পৰিচিত, মই সদায় বাইবেল পঢ়োঁ, পুৰণি নিয়ম পৰিচিত মানুহে সদায় পঢ়িছিলে, মুখস্থ কৰিলে, মই সব ধৰ্ম কাম কৰোঁ, মই খুব মানে নিয়ম পালন কৰোঁ, ফৰিচিৰ নিচিনা আন কোনো নাই, সদায় বিশ্বস্তভাৱে পুৰণি নিয়মৰ কথা মানে আৰু গুৰুত্ব দিয়ে, কিন্তু অন্তৰত এই পৰিৱৰ্তন, এই সলনি সিহঁতৰ ভিতৰত হোৱা নাই। আচল প্ৰেম, আনন্দ, আচল সেৱা, আচল আৰাধনা ঈশ্বৰৰ কাৰণে সিহঁতৰ অন্তৰত নাথাকিছিলে। সেইকাৰণে তেওঁৰ মন বহু দূৰত, আৰু যীশুখ্ৰীষ্ট অলপ মানে হেৰি বাণী পাতি ক'বলৈ ধৰিছিলে এই বিষয়লৈ, নতুন জন্ম মানে কি। নিকোডিম প্ৰথমে অলপ আচৰিত মানে হৈ গ'ল, অলপ চক খালে যে, আৰু বোধ হৈ অলপ ঠাট্টা কৰিছিলে যীশুখ্ৰীষ্ট, যে ঠিক আছে, আপুনি এজন ৰব্বী, ৰব্বী মানে গুৰু, এজন ডাঙৰ ব্যক্তি, আপুনি আমাক শিকাব পাৰে, কিন্তু এই কথা কেনেকৈ সঁচা হয়, নতুন জন্ম, দ্বিতীয় জন্ম কেনেকৈ হ'ব, এজন বুঢ়া মানুহে মাকৰ ভিতৰত সোমাব পাৰে জন্ম পাবলৈ কেনেকৈ হয়? সি অলপ টাটা কৰি আছে যীশুখ্ৰীষ্ট, তেওঁ মানে বহুত শিক্ষিত আৰু তেওঁৰ মনত এই চব কথা আচৰিত, মানে অবিশ্বাস যেন লাগিছে। কিন্তু যীশুৱে তেওঁক সহায় কৰিবলৈ, তেওঁক মানে বুজাবলৈ এই কথা ক'লে যে মাংসৰ পৰা মাংস আহে, আত্মাৰ পৰা আত্মা আহিব। তেওঁ বুজাইছে যে এই জন্ম যে সবে পাব লাগিব অকল পবিত্ৰ আত্মাই দিব পাৰে, আমাৰ দেউতা মাকে নোৱাৰে। এইটো মানুহৰ পৰা নহয়, এইটো ঈশ্বৰৰ আত্মাৰ পৰা হয়, স্বৰ্গৰ পৰা হয়, ওপৰৰ পৰা আহিব এই জন্ম। এইটো ঈশ্বৰৰ শক্তি, ঈশ্বৰৰ সৃষ্টি। আৰু আচলতে এইটোও বুজাইছে কি, এইটো বুজাইছে সব মানুহৰ প্ৰথম জন্ম অকল শাৰীৰিক, মানসিক, মানে সাধাৰণ আমাৰ প্ৰথম জন্ম যি থাকে এইটো মানে সবতছে সাধাৰণ বিষয়, সবৰ নিশ্চয় ঘটিছিলে, নহ'লে এই ৰুমত আমি নাথাকিম। এদিন বহুত আগতে এদিন নিশ্চয় আমাৰ জন্মদিন আছিলে, আৰু সেইকাৰণে আমি ইয়াত উপস্থিত হৈ আছোঁ। কিন্তু সবৰ কাৰণে এইটো সিহঁতৰ শৰীৰৰ বিষয়, সিহঁতৰ মানে গাৰ বিষয়। কিন্তু মানুহৰ ভিতৰত এটা সমস্যা আছে, সব মানুহে পাপ কৰে আৰু সব মানুহৰ আত্মা মৰা হৈ আছে। শৰীৰত মানুহে জীৱন যাপন কৰে, জীয়াই আছে, কিন্তু আত্মাত মানুহে একেবাৰে চুপচাপ হৈ থাকে, একেবাৰে একো নকৰে, কৰিব নোৱাৰে, কাৰণ মানুহে আত্মিকভাৱে মৰা, জীয়াই থকা নাই। আৰু যীশুৱে গম পালে, সেইকাৰণে ক'লে যে ঠিক আছে, তোমাৰ শৰীৰ আছে কিন্তু তোমাৰ আত্মা জন্ম পাব লাগে। এই দ্বিতীয় জন্ম আমাৰ আত্মাৰ জন্ম। বহুত বহুত আগতে যেতিয়া ঈশ্বৰে আমাৰ পৃথিৱী বনাইছে কি হ'ল, এই প্ৰথম দুজন মতা মাইকী আদম হাৱা, সিহঁতে ঈশ্বৰৰ কথা নুশুনিলে। আদমে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিছিলে, তেওঁৰ কথা বাদ দিছে আৰু পাপ কৰিলে, ছয়তানক বিশ্বাস কৰিলে। সেই দিনৰ পিছত ঈশ্বৰে এই তিনিজনৰ ওপৰত, ছয়তান, আদমক আৰু হাৱা, এটা অভিশাপ দিলে, এটা ভাও দিলে যে তোমালোকৰ ওপৰত এই শাস্তি আহিব, ছয়তানৰ ওপৰত, হাৱাৰ ওপৰত আৰু আদমৰ ওপৰত। আৰু আদমক ক'লে যে তুমি ধূলি বালি, আৰু ধূলি বালি লৈ যাব লাগিব, মৃত্যু হ'ব লাগিব। আৰু এইটো হৈছে যে সেইদিনৰ পিছত সব মানুহে যেতিয়া জন্ম পায় ধূলি বালিৰ নিচিনা হৈ আছে, আমাৰ গা আছে কিন্তু আত্মা নাই, মানে আত্মা মৰা, আমাৰ হেৰি মন আছে, বুদ্ধি জ্ঞান আছে, কিন্তু আমি ঈশ্বৰক ভাল নাপাওঁ, ঈশ্বৰক সেৱা নকৰোঁ। কিয়? এই প্ৰথম পাপ, প্ৰথম পাপ হোৱাৰ বাবে আমি সকলো জন্মৰ পৰা মানে পাপত আছোঁ, আৰু পাপ আমাৰ ওপৰত চলাই আছে। মাংস এইটোও বুজাইছে পাপ, এইটোও বুজাইছে মানুহৰ বেয়া স্বভাৱ, বেয়া ব্যৱহাৰ। তো কি কৰা যায়? এই দ্বিতীয় জন্ম একেবাৰে প্ৰয়োজন। নতুন জন্ম নাপালে মানুহে কোনোমতেই স্বৰ্গলৈ যাব নোৱাৰে। তো আৰু দুটা পদ আমি পঢ়োঁ, পুৰণি নিয়মত এই কথাও আছে, আমি পঢ়োঁ যিহিস্কেল ৩৬, যিহিস্কেল ৩৬ আৰু ২৫ পদ। যীশুখ্ৰীষ্ট এই শিক্ষা এই বিষয় বনোৱা নাই, বহুত আগতে লিখা আছে, এটা প্ৰতিজ্ঞা, এটা আশা যে এদিন যেতিয়া ঈশ্বৰৰ ৰাজ্য আহে ঈশ্বৰে কি কৰিব, 37:25, আৰু মই তোমালোকৰ ওপৰত সুচি জল ছটিয়াম, তাতে তোমালোকে সুচি হ'বা, মই তোমালোকৰ আটাই আহৌচৰ পৰা লেতেৰা অৱস্থাৰ পৰা লেতেৰা হেৰি বিষয়টো আৰু তোমালোকৰ আটাই মূৰ্তিৰ পৰা তোমালোকক সুচি কৰে, চাফা কৰে, মই তোমালোকক এক নতুন হৃদয় দিম আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম। আত্মাৰ পৰা আত্মাই যি জন্মে, আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন, কঠোৰ মন গুচাই তোমালোকক মাংসৰূপ মন দিম, এটা নৰম মন দিম, কোমল মন দিম, আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি তোমালোকক মোৰ বিধিবোৰত চলাম। বিধিবোৰ মানে তেওঁৰ আজ্ঞাবোৰ, তেওঁৰ কথা সিহঁতে মানিব, তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেইমতে কাৰ্য কৰিবা, আৰু মই তোমালোকৰ পূৰ্বৰ পুৰুষবিলাকক দিয়ে দেশত তোমালোকে বাস কৰিবা, আৰু তোমালোক মোৰ প্ৰজা হ'বা আৰু মই তোমালোকৰ ঈশ্বৰ হ'ম। ঈশ্বৰে কি আশা দিছে, কি প্ৰতিজ্ঞা দিছে? তেওঁ ক'লে ভৱিষ্যত যেতিয়া মোৰ ৰাজ্য আহে, ভৱিষ্যত যেতিয়া উদ্ধাৰকৰ্তা আহিব, মই কি কৰিম, তোমালোকক এক নতুন হৃদয় দিম, নতুন আত্মা থৈ দিম তোমাৰ ভিতৰত, যি কঠোৰ মন, যি থান অন্ধৰ মানুহৰ ভিতৰত থাকে মই লৈ যাম, মই উলিয়াম, আৰু নতুন কোমল, খুব নরম একটা হৃদয়, একটা মন মই দিম, আর সেই দিনের পিছত তোমালোকে, তোমালোক মোর প্রজা হব, মোর দাস, মোর মানুষ, মোর জাতি হবা, আর মই তোমালোকর ঈশ্বর হম। এই শাস্ত্র পদ বুঝাইছে কি, এই শাস্ত্র বুঝাইছে যে একে বিষয়, নতুন জন্ম, আত্মিক জন্ম বা নতুন হৃদয় পোৱা, নতুন আত্মা পোৱা। আর যেতিয়া মানুহে পায় কি করে, ঈশ্বরের কথা মানে, ঈশ্বরের আজ্ঞা পালন করে, নতুন নতুন জন্ম নাপালে মানুহে সদায় অবাধ্য হয়ে থাকিব, সদায় বেয়া বেয়া কাম করব, কারণ সিহতর মনও বেয়া, সিহতর অন্তরও বেয়া, আৰু সেইকাৰণে স্বভাৱেৰে সিহঁতে জীৱন যাপন কৰে। কিন্তু এই এই অৱস্থা, এই নতুন অৱস্থা যদি পাওঁ, আমাৰ জীৱন, আমাৰ ব্যৱহাৰ, আমাৰ কথা, আমাৰ হেৰি অভ্যাস সব চাফা হৈ যায়, আৰু যেতিয়া ঈশ্বৰে আদেশ দিওঁ আমি মানো, আমি মানিব বিচাৰোঁ, আমি খুব মানে ইচ্ছুক পবিত্ৰ হ'বলৈ, চাফ হ'বলৈ, ভাল কাম কৰিবলৈ, আগতে আমি নহওঁ, আমাৰ ইচ্ছা নাই। আন এটা পথ, নতুন নিয়মত প্ৰথম যোহন, যোহনৰ প্ৰথম পত্ৰ পিছফালে প্ৰথম যোহন 3:3, নতুন জন্মলৈ নিপৰ আকৌ প্ৰথম যোহন 3:8-10 লিখা আছে, যিকোনোৱে পাপ আচৰণ কৰে তেওঁ ছয়তানৰ, কিয়নো ছয়তানে আদিৰে পৰা পাপ কৰি আছে, ছয়তানৰ কৰ্ম লুপ্ত কৰিব, লুপ্ত কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল, ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট ছয়তানক ধ্বংস কৰিবলৈ, ছয়তানৰ কাম বন্ধ কৰিবলৈ যীশুখ্ৰীষ্টই আহিছিলে। ঠিক আছে, কিন্তু আৰু আছে, যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে, কাৰণ ঈশ্বৰৰ বীজ, ঈশ্বৰৰ কটিয়া তেওঁৰ অন্তৰত থাকে, আৰু তেওঁ পাপ কৰিব নোৱাৰে, কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ'ল। ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু ছয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়, স্পষ্ট হয়। যিকোনোৱে ধৰ্ম আচৰণ নকৰে তেওঁ ঈশ্বৰৰ নহয়, আৰু যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ নহয়। কি লিখা আছে? আমাৰ আচৰণ, আমাৰ আচৰণ মতে আমাক বিচাৰ কৰক, এইটো স্পষ্ট হৈ দেখা যাব। যদি মানুহে পাপত থাকে, পাপ ভাল পায়, পাপ আচৰণ কৰে, সদায় একে একে পাপ কৰে, বাৰে বাৰে কৰে, এইটো প্ৰমাণ তেওঁ ছয়তানৰ, ছয়তানৰ সন্তান, ছয়তানৰ ল'ৰা ছোৱালী, ছয়তানৰ মানুহ, আৰু ছয়তানৰ তলত হৈ আছে, ছয়তান তেওঁৰ ওপৰত ৰাজত্ব কৰি আছে। কিন্তু যদি এজন মানুহ, যদি তেওঁৰ অভ্যাস, যদি তেওঁৰ ব্যৱহাৰ, যদি তেওঁৰ হেৰি জীৱন যাপন নতুন হৈ যায়, আৰু তেওঁ ইয়াতে লিখা আছে তেওঁ ধৰ্ম আচৰণ কৰে আৰু নিজৰ ভায়েকক প্ৰেম কৰে, মানে বেলেগ অন্য খ্ৰীষ্টান মানুহ ভাল পায়, প্ৰেম কৰে, তেনেহ'লে সি নিশ্চয় ঈশ্বৰৰ আৰু তেওঁৰ নতুন জন্ম হৈছিলে। এইটো প্ৰমাণ তেওঁৰ নতুন জন্ম হ'ল, কাৰণ সি এজন নতুন মানুহৰ নিচিনা জীৱন যাপন কৰি আছে। তো বাইবেলত এইটো বহুত স্পষ্ট। কিছুমান মানুহে ক'ব আৰু তোমালোকক শিকাই দিব যে যেতিয়া এজন মানুহ ক্ষমা পায় বা খ্ৰীষ্টান হৈ যায়, সি প্ৰায় একে হৈ থাকিব, মানে পাপ কৰিব, নিশ্চয় পাপ গুচি নাযাব। কিন্তু বাইবেলত লিখা আছে নাই, বাইবেলত লিখা আছে ঈশ্বৰৰ সন্তানবিলাক আৰু ছয়তানৰ সন্তানবিলাক বেলেগ, আৰু স্পষ্টকৈ দেখা যায় কোনে কাৰ লগত থাকি আছে। তো সেইকাৰণে এই বিষয় আচলতে বহুত গুৰুত্বপূৰ্ণ। যেতিয়া আমি মুক্তি পাওঁ, আমি ক্ষমা পাওঁ, আমি স্বৰ্গলৈ যাম, নিশ্চয় ঈশ্বৰে আমাক শাস্তি নিদিব, কিন্তু আমি পাপ কৰিব থাকিমনে? আমি নোৱাৰোঁ। আমি নতুন হ'লোঁ, নতুন হোৱা হ'লে আমি নোৱাৰোঁ, আমাৰ ইচ্ছা নাই পাপত থাকিবলৈ। আমি এজন নতুন বাচ্চাৰ নিচিনা ঈশ্বৰৰ ৰাজ্যত হৈ আছোঁ, ঈশ্বৰৰ পৰিয়ালত হৈ আছোঁ, আৰু তেওঁৰ বাক্য, এই বীজ যিবিলাক আছিল, তেওঁৰ বীজ আমাৰ ভিতৰত থাকে, সেইটো বুজাইছে, মই ভাবোঁ, তেওঁৰ বাক্য, তেওঁৰ শক্তি, তেওঁৰ স্বভাৱ আমাৰ ভিতৰত সোমাইছে, তেওঁৰ আত্মা আমাৰ ভিতৰত থাকে আৰু কাম কৰে, আমাক শিকাই দিয়ে আৰু চলায়। সেইকাৰণে আমি অবাধ্য হৈ নাথাকোঁ, সেইকাৰণে পাপ আমি পেলাই দিওঁ নতুন জন্মৰ কাৰণে। নতুন জন্ম নাপালে আমাৰ শক্তি নাই পাপক ধ্বংস কৰিবলৈ, পাপক দূৰ কৰিবলৈ আমাৰ শক্তি নাই। তো মই কিছু উদাহৰণ দিওঁ এতিয়া। বাইবেলত মানে যোখন তিনি অধ্যায়ত যীশুৱে নিকোদিমক ক'লে নতুন জন্ম, জন্মৰ শব্দ কিয় কৈছিলে? জন্ম মানে, জন্ম সবে জানে, জন্ম হ'ল যেতিয়া এজন নতুন বাচ্চা আহে, এজন নতুন জীৱন আৰম্ভ কৰে। বাচ্চাই কি কৰে? বাচ্চা যেতিয়া জন্ম পায়, যেতিয়া ওলাই আহে, খুব কান্দিব, সদায় ভোক লাগিছে, আৰু নিজৰ মাকক খুব নিৰ্ভৰ কৰে, নিজৰ মাকক খুব ভৰসা কৰে। আমাৰ অৱস্থা একেই, যেতিয়া আত্মিকভাৱে আমি জন্ম পাওঁ, মানে খ্ৰীষ্টান, সচ খ্ৰীষ্টান হওঁ, সেই সময়তে একেবাৰে নতুন পৃথিৱীৰ নিচিনা, আচৰিত, আমি এজন নতুন আত্মিক মানুহৰ নিচিনা। আৰু এতিয়া আমি গম পাইছোঁ আমাৰ আমাৰ পিতৃ কোন, আমাৰ দেউতা কোন, আমাৰ হেৰি জীৱনৰ উদ্দেশ্য কি, আত্মিক ভাবে আমি খান্দি থাকো, আমি প্রার্থনা করো, আত্মিক ভাবে আমার ভোক লাগিছে তেওঁৰ শিক্ষা পাবলৈ, বাইবল পঢ়িবলৈ, আৰু আমি ঈশ্বৰক সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰোঁ, তেওঁৰ ওপৰত বিশ্বাস কৰোঁ যে যি হওক তেওঁ মোক সহায় কৰিব, যি হওক তেওঁ মোক ৰক্ষা কৰিব। ঠিক এটা সৰু বাচ্চাৰ নিচিনা সিহঁতে জন্ম পায়, সিহঁতে জীৱন পায়, আৰু আমিও পাওঁ আত্মিকভাৱে আত্মিক জীৱন। আৰু মই কওঁ এইটো আচৰিত, এইটো শক্তিশালী এই এই জন্মটো, কাৰণ বাইবলত এইটোও লিখা আছে জন্ম, কিন্তু আন এটা জাগাত লিখা আছে যেন ঈশ্বৰে প্ৰতিবাৰ যেতিয়া মানুহে খ্ৰীষ্টান হৈ যায়, ঈশ্বৰে সিহঁতক আন্ধাৰৰ পৰা, আন্ধাৰৰ ৰাজ্যৰ পৰা লৈ আহে পোহৰলৈ, পোহৰৰ ৰাজ্যলৈ, ঈশ্বৰৰ ৰাজ্যলৈ। এইটো বুজাইছে চৈতানৰ ৰাজ্য খুব আন্ধাৰ, আৰু ঈশ্বৰৰ ৰাজ্যলৈ সিহঁতক লৈ আহে, সিহঁতে আন্ধাৰৰ পৰা ওলাই আহে। ঠিক এটা মন্দ আত্মাৰ নিচিনা, মনত অলপ ধৰক মন্দ আত্মা বা ভূত বা বেয়া আত্মা কি কৰে, কেনেকৈ হয়, খুব কুৎসিত, খুব বেয়া, খুব পাপ কৰে, খুব ঈশ্বৰক ঘৃণ কৰে সদায়। এটা মানে আমাৰ মনত, আচলতে সিহঁতৰ শৰীৰ নাই, আমাৰ মনত মানুহে প্ৰায় যেতিয়া আঁকে খুব ৰাক্ষসৰ নিচিনা আঁকিব, মন্দ আত্মা, চৈতানৰ নিচিনা, খুব বেয়া। কিন্তু সঁচা খ্ৰীষ্টান হোৱা বা নতুন জন্ম পোৱা ঠিক যেন এটা মন্দ আত্মা মানে সলনি হৈ যায়, নতুনকৈ ৰূপান্তৰিত হৈ যায়, এটা স্বৰ্গদূত, এটা ধুনীয়া চাফা স্বৰ্গদূত যি ঈশ্বৰক ভাল পায় আৰু সদায় ঈশ্বৰক সেৱা কৰিব, কেতিয়াও পাপ নকৰিব। ঠিক তেনেদৰে আমাৰ সলনি, আমাৰ নতুন পৰিৱৰ্তন চলিব, আন্ধাৰৰ পৰা আমি ওলাই আহোঁ আৰু পোহৰত আমাৰ জন্ম হয়, এই নতুন ৰূপ, পোহৰৰ ৰূপ, খুব উজ্জ্বল আৰু ধুনীয়া, এইটো ঈশ্বৰৰ সৃষ্টি। আচৰিত গান, অকলে ঈশ্বৰে পাৰে। আৰু শেষৰ উদাহৰণেই মৰা মানুহ, বাইবেলত লিখা আছে নতুন জন্ম বা নতুন সৃষ্টি হ'ল যেতিয়া এজন মৰা মানুহ, এজন মৰা মানুহৰ লাজ একেবাৰে স্থিৰ হৈ থাকে, একো কাম নকৰে, কথা নাপাতে, একো চাব নোৱাৰে, শুনিব নোৱাৰে, একেবাৰে মৰা, আৰু হঠাৎ ঈশ্বৰে জীৱন পতায়, এই মানুহে মানে ওপৰলৈ বহে, কথা পাতে, আচৰিত কাম। কিন্তু কেতিয়াবা যীশুৱে কৰিছিলে এই আচৰিত কাৰ্যটো তেওঁৰ জীৱনত, কেতিয়াবাৰ মৰা মানুহৰ ওচৰলৈ গৈ হাত দি বা প্ৰাৰ্থনা কৰি সিহঁতে উঠিছিলে, আচৰিত। আনকি যীশুখ্ৰীষ্টই নিজেই কবৰস্থানৰ পৰা উঠিছিলে তিনিদিনৰ পিছত, আৰু বাইবেলত লিখা আছে যিজনে তেওঁৰ হয় তেওঁৰ নিচিনা পুনৰুত্থান কৰিব, সিহঁতৰ মানে জীৱন, নতুন জীৱন আহিব। আগতে আমি ঈশ্বৰক একো ভাল পোৱা নাই, তেওঁৰ কথা কেতিয়াও গুৰুত্ব দিয়া নাই বা মানা নাই, আমি বহুত স্বাৰ্থপৰ আছিলোঁ। যেতিয়া আমি ভাল কাম কৰিছিলোঁ আগতে, আমাৰ কাৰণে আমি কৰিলোঁ, ঈশ্বৰৰ কাৰণে নহয়। কিন্তু নতুন জন্ম পোৱাৰ পিছত, নতুন অন্তৰ পোৱাৰ পিছত আমি জীয়াই আছোঁ আত্মিকভাৱে। তো মই কওঁ, তুমি এজন নতুন মানুহ, এজন নতুন মাইকী হ'ব পাৰিব, সঁচা, কাৰণ বাইবেলত লিখা আছে ঈশ্বৰৰ শক্তি আছে, ঈশ্বৰে এই নতুন জন্ম দিব পাৰে। সবৰ প্ৰথম জন্ম হৈ গ'ল, কিন্তু সকলো মানুহৰ কাৰণে যীশুৱে কি ক'ব, যীশুৱে ক'ব যে নতুন জন্ম পাব লাগে, নহ'লে আমি স্বৰ্গত, স্বৰ্গলৈ সোমাব নোৱাৰোঁ। কিছু কাহিনী আছে, এজন মানুহৰ নাম রবার্ট এনন। আমি এটা মানে খ্রিস্টানের কিতাব পড়ছিল, রবার্ট এনন আগতে প্রায় 150 বছর আগত স্কটল্যান্ড দেশত বাস করলে, আগতে বহুত মদহী, মদ খাইছে, খুব এজন মানে যৌবন মানুষ, বয়স বেশি নহয়, যেতিয়া মানে দোকান লৈ যায় বা কুরাপন মানে জায়গা লৈ যায় খুব মদ খায়, খাই যে করে খুব শক্তিশালী আর খুব মানে মূর্খামি করেছিল করে আসে, সব মানুষে হাহে তেওঁৰ কথা শুনিবলৈ, সব মানুষে তেওঁক অলপ ভয় করে, ডাঙর মানুষ এজন মদপি। কিন্তু কি হল, খ্রিস্টান হয়ে গেল, নতুন জন্ম পালে, তারপর কি আকো গৈ একই জায়গাতে আর সব মানুষক জানাইছে যে শুনা, তোমালোকে আগতে মোক চিনি পাইছিলা, আগতে মই আহিছিল ইয়াতে মূর্খামি করবলে, হেৰি দুষ্টামি করবলে, কিন্তু এতিয়া বেলেগ উদ্দেশ্যে মই আহিছিল তোমাক কবলৈ, তোমাক তোমালৈ মানে প্রচার করবলৈ যীশুখ্রিস্টলৈ। সি আগতে মানে মদৰ পৰা এজন প্রচারক রূপান্তরিত হৈ গ'ল, কেনেকৈ সম্ভৱ, নতুন জন্ম, সি এজন নতুন মানুষ আর সব মানুষ চকাইছে, কি হয় এই মানুষ প্রচার করিব, এই মানুষ খ্রিস্টান হয়। বেলেগ এজন মানুষ, তেওঁৰ নাম অগাস্টিন, অগাস্টিন বহুত আগতে আছিলে ইতিহাসত, অগাস্টিন খ্রিস্টান হৈ গ'ল, নতুন জন্ম পালে, আর খ্রিস্টান হওয়ার পিছত এদিন রাস্তাত তেওঁৰ আগত থকা গার্লফ্রেন্ড বা প্রেমিকা যে আছিলে এজন এজনী তেওঁক মাতিছিলে যে অগাস্টিন অগাস্টিন মই হয় মই হয়, আর অগাস্টিনে কলে যে হয় কিন্তু মই নহয় মই নহয় মই এজন বেলেগ মানুষ। তাই বুঝি পাইছে যে তার এতিয়া ইচ্ছা নাই, এতিয়া সি বেলেগ হয়ে গেল, নতুন হয়ে গেল। আর মোর নিজের মন্ডলী আমেরিকার এজন সরু লড়া মই চিনি পালো, ভালদরে চিনি পালো, খ্রিস্টান হওয়ার আগত সি ইমান বদমাস, ইমান দুঃখী, ইমান হেৰি চিন্তিত, সদায় খুব অদ্ভুত আর খুব খং করে আর খুব মানে বেয়া আছে, মই জানো এই লড়া ভালদরে মই জানো, কিন্তু যেতিয়া খ্রিস্টান হয়ে গেল একেবারে খুব বেগেরে নতুন হয়ে গেল, সব মানুষে আচরিত যেতিয়া তেওঁর নিজের কাহিনী, তেওঁর নিজের সাক্ষ্যটো সি সবর সম্মুখত কইছিলে কেনেকৈ যীশুখ্রিস্টই তেওঁক উদ্ধার করলে, আর কিন্তু তেওঁর ভায়েক, তেওঁর ভায়েকে খ্রিস্টান আছে, আর ভায়েকে মানে ইমান ভাল নাপালে যে মানে সি খ্রিস্টান হয়েছে, খ্রিস্টান হয়ে গেল, কিন্তু তেওঁর ভায়েকে কলে যে এত কথা মই জানো যে এতিয়া তুমি বহুত বেলেগ হয়ে আছা, কিয় না জানো কিন্তু তুমি বহুত বেলেগ হয়ে আছা, মানে তেওঁর নিজের ভায়েকে বুঝি পাইছিলে নিশ্চয় মানে কিবা এটা ঘটিছিলে তেওঁর জীবনত, কি মই না জানো আর মই ভাল নাপাও, কিন্তু এই মোর মানে আগর নিচিনা ভাই ঠিক নহয়, বেলেগ হয়। তো মই কওঁ নতুন জন্ম যেতিয়া হয় এইটো দেখা যাব, সব মানুষে চাব তোমার নতুন জীবন, সব মানুষে প্রমাণ পাব যীশুখ্রিস্ট কি কলে যোহন 3:8 পড়, আকো চাও যোহন 3:8, তেওঁ কলে বায়ুয়ে যে দিশ লৈ ইচ্ছা করে সেই দিশ লৈ বয়, আর তুমি তার শব্দ শুনিবলৈ পোৱা, এই শব্দ শুনা যায় সদায়, যেতিয়া বতাস আহে এইটোৰ শব্দ সদায় শুনা যায়, আর তেওঁ কলে যে যেতিয়া তোমার নতুন জন্ম হয় ঠিক তেনেদরে হব, বতাসৰ নিচিনা দেখা না যায় এইটো মানে অন্তৰত, এই কাম অন্তৰত হয়, মানুহে চাব নোৱাৰে, কিন্তু এইটোৰ ফলাফল দেখা যাব, এইটোৰ ফলাফল শুনা যাব, মানুহে গম পাব আৰু প্ৰমাণ পাব যে তুমি এজন নতুন মানুহ হৈ গ'ল। কিন্তু এই সময়ত মোৰ প্ৰচাৰত এটা হেৰি সতৰ্ক দিব লাগিব যে মই কোৱা নাই যে খ্ৰীষ্টান মানুহে একেবাৰে নিষ্পাপ হৈ যাব, এনে নহয়। খ্ৰীষ্টান মানুহে পাৰফেক্ট নহয় বা নিখুঁত নহয়, খ্ৰীষ্টান মানুহেও পাপ কৰে, খ্ৰীষ্টান মানুহেও ভুল কৰে। মই কোৱা নাই যে একেবাৰে শুদ্ধ আৰু একেবাৰে স্পষ্ট মানে চাফা আৰু নিষ্পাপ আমি হৈ থাকিম, এনে নহয়। কিন্তু আমাৰ নতুন অভ্যাস, আমাৰ নতুন জীৱন যাপন, আমাৰ নতুন প্ৰেম, আমাৰ নতুন নতুন বিষয় আহিব। বাইবলত লিখা আছে যে ধাৰ্মিক মানুহে সাতবাৰ পৰিব কিন্তু উঠিব। এইটো সঁচা। সব খ্ৰীষ্টান মানুহৰ নিজৰ অভিজ্ঞতা আছে। খ্ৰীষ্টান হোৱাৰ পিছত আমি বহুবাৰ পাপ কৰিলোঁ, কিন্তু পাপ আমি ভাল নাপাওঁ আগৰ দৰে, পাপ আমি উপভোগ নকৰোঁ আগৰ নিচিনা। এতিয়া পাপ আমাৰ শত্ৰু, এতিয়া ঈশ্বৰক আমি ভাল পাওঁ, ঈশ্বৰক আমি খুজি আছোঁ, আগৰ নিচিনা আমি নহওঁ। আৰু কাৰণ হ'ল পবিত্ৰ আত্মা। আত্মাৰ পৰা আমি জন্ম পাইছোঁ আৰু আমি এজন আত্মিক মানুহ। আচ্ছা, এতিয়া পাঁচ পদলৈ চাওঁ। পাঁচ পদত লিখা আছে, যীশুৱে উত্তৰ দিলে, মই তোমাক অতি স্বৰূপ কৈ কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। এইটো বুজাইছে কি? নতুন জন্ম নহ'লে, নতুন জন্ম নাপালে কোনেও স্বৰ্গলৈ নাযাব। স্বৰ্গলৈ যাবলৈ এই কামটো প্ৰয়োজন, এই ঘটনা, এই নতুন সৃষ্টি প্ৰয়োজন। নহ'লে মানুহে নাযায় আৰু নহ'লে তোমালোকে নোযোৱা। নতুন জন্ম সম্পূৰ্ণৰূপে প্ৰয়োজন। এইটো কিয় কওঁ? কাৰণ অকল ক্ষমা পাবলৈ আমাৰ উদ্ধাৰ নহয়। উদ্ধাৰ বা মুক্তি এইটো মানে ক্ষমা পোৱা, কিন্তু আন এটা অৰ্থ আছে, আন এটা বিষয় আছে। মুক্তিও মানে পাপ অভ্যাস, পাপ আচৰণৰ পৰা আমি ওলাই আহোঁ, আমি মুক্ত হৈ যাওঁ। আগতে যি বেয়া কাম আৰু যি বেয়া চিন্তা আৰু যি বেয়া কথা আমি কৈছিলোঁ আমাৰ জীৱনত আছিলে, আমি নকৰোঁ এতিয়া। আমি মুক্ত পাইছোঁ, মুক্তি পাইছোঁ। কাৰণ স্বৰ্গ সদায়ৰ বাবে। স্বৰ্গত মানুহে হাজাৰ 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 বছৰ থাকিব আৰু কি কৰিব? ঈশ্বৰৰ লগত কথা পাতিব, ঈশ্বৰক চাব, ঈশ্বৰক ভাল পাব, ঈশ্বৰক প্ৰশংসা কৰিব। কিন্তু যদি এই জীৱনত আমি ভাল পোৱা নাই এই কামটো, ঈশ্বৰৰ কামটো, তেনেহ'লে আমি কিয় যাম স্বৰ্গত? বহুত মানুহে যদি এই মুহূৰ্তত স্বৰ্গলৈ যাব পাৰিলেহেঁতেন, সিহঁতে খুব মানে সিহঁতৰ ওচৰত, সিহঁতৰ চকুত এইটো আমনি লাগিছে। সিহঁতে নিশ্চয় ভাল পোৱা নাই, ভাল নাপাব। কাৰণ তাতে সব মানুহে ঈশ্বৰক প্ৰশংসা কৰে আৰু ঈশ্বৰৰ কথা ভাল পায় আৰু ঈশ্বৰৰ ৰূপ, ঈশ্বৰৰ মুখ চায়। তো সেইকাৰণে এই জীৱনত এইটো বহুত প্ৰয়োজন যে তোমাৰ নতুন জন্ম আহে আৰু গতে। নৰকত মানুহৰ নতুন জন্ম নহ'ব। নৰকত ঈশ্বৰৰ আত্মাই কাম নকৰিব। নৰকত আমাৰ সব সুযোগ বন্ধ হৈ যাব। ঈশ্বৰৰ আত্মা, ঈশ্বৰৰ উপস্থিতি, ঈশ্বৰৰ আশীৰ্বাদ তাতে নাই। যদি এজন মানুহ গোটেই জীৱনৰ বাবে বেয়া কাম কৰি নৰকলৈ যায়, বা এই জীবনত ঈশ্বৰক ঘিন কৰে, ঈশ্বৰক অপমান কৰে, ধাৰ্মিক কাম কিয় নকৰে, ভাল নাপায়, সদায়ৰ বাবে এই একেই অৱস্থাত নৰকত থাকিব। সদায়ৰ বাবে ঈশ্বৰক বেয়া পাব নৰকত, সদায়ৰ বাবে ঈশ্বৰৰ কথা শুনাৰ মন নাই, শুনাৰ মন নাথাকিব। নতুন হ'বলৈ, সলনি পাবলৈ এতিয়া হ'ব লাগিব এই জীৱন। আচ্ছা, মোৰ তৃতীয় কথা, এক পদত, এক পদত তিনিওটাই এক পদ। নিকোডিম, নিকোডিম কোন লিখা আছে, কিন্তু ফৰিচীবিলাকৰ মাজৰ নিকোডিম, সি এজন ফৰিচী। নিকোডিম নামেৰে জিহুদীবিলাকৰ এজন অধিকাৰী আছে, সি এজন অধিকাৰী, ডাঙৰ মানুহ, এজন নেতা, এজন খুব মানে ওপৰত থকা এজন ব্যক্তি। নিকোডিম শিক্ষিত হ'লেও, ধৰ্ম কৰ্ম কলে কৰিলেও, ডাঙৰ হ'লেও সি নতুন জন্ম পোৱা নাই, তেওঁৰ আত্মা মৰা আছিলে। বাহিৰত দেখাত খুব মানে খুব হেৰি সন্মানীয়, বাহিৰত দেখাত খুব খুব টেঙৰ, আৰু মানে নিশ্চয় যদি এজন ফৰিচী বহুত মুখস্থ কৰিছিলে বাইবেলৰ পৰা, পুৰণি নিয়মৰ পৰা। কিন্তু যেতিয়া যীশুখ্ৰীষ্টৰ চকেৰে, যীশুখ্ৰীষ্টৰ চকুত, ই এজন পাপী মানুহ, তেওঁৰ অন্তৰ চবৰ নিচিনা মৰা হৈ আছে। আৰু সেইকাৰণে যীশুখ্ৰীষ্টৰ তেওঁৰ প্ৰশংসা গ্ৰহণ কৰা নাই, যে তুমি এজন, আপুনি এজন ৰব্বী, এজন ডাঙৰ শিক্ষক, তেওঁ গ্ৰহণ কৰা নাই। মানে খুব চিধা চিধিকৈ ক'লে নতুন জন্ম পাব লাগিব। তো মোৰ কথা এই, মোৰ তৃতীয় কথা এই, মানুহে বহুত ধৰ্মীয় হ'ব পাৰে, বহুত শিক্ষিত হ'ব পাৰে, কিন্তু নতুন জন্ম পোৱা নাই। এইটো প্ৰায় হয় যি ডাঙৰ হয়, যি নিজকে মানে ভাল বুলি ভাবে, সিহঁতৰ নতুন জন্ম নহ'ব আৰু সিহঁতে ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। নম্ৰ হ'ব লাগিব। বহুত খ্ৰীষ্টান মানুহে আচল খ্ৰীষ্টান নহয়, বহুত চাৰ্চত যোৱা মানুহে স্বৰ্গলৈ নাযাব, মানে বাইবেল আছে ঘৰত, চাৰ্চলৈ যায়, মন্দিৰত মানে মণ্ডলীত বহে, গান গায়, প্ৰাৰ্থনা কৰে, খুব ধৰ্ম কৰ্ম কৰে, আনকি পইচা দিয়ে, ৰোজা ৰাখে, লগুণ হৈ থাকে, কিন্তু সিহঁতৰ অন্তৰ আগৰ নিচিনা পুৰণা, আগৰ নিচিনা বেয়া, আগৰ নিচিনা স্বাৰ্থপৰ। এই অৱস্থাত আমি স্বৰ্গলৈ যাব নোৱাৰোঁ। যিমান আমি জানো, যিমান আমি শিকো, যিমান আমি মুখস্থ কৰোঁ, যিমান ঈশ্বৰৰ সেৱা কাৰ্য আমি কৰোঁ বা প্ৰচাৰ কৰোঁ, কিছুমান মিছনেৰী, কেইজনমান মিছনেৰী মই লগ পালোঁ যাৰ নতুন জন্ম হোৱা নাই, নতুন জন্ম বিষয় একো নুবুজে, কেনেকৈ সম্ভৱ? এইটো সঁচা। মিছনেৰী মানুহ, প্ৰচাৰক মানুহ, ডাঙৰ ডাঙৰ খ্ৰীষ্টান মানুহে প্ৰায় এই নতুন জীৱন নাপায়। সাৱধান, বেপ্টিজম ল'বলৈ সহজ, প্ৰভুৰ ভোজ খাবলৈ সহজ, প্ৰাৰ্থনা কৰিবলৈ বা বাইবেল পদ মুখস্থ কৰিবলৈ সহজ, কিন্তু কাৰ হৃদয় নতুন হৈ গ'ল, কাৰ মন চাফা কৰা হৈছিলে ঈশ্বৰৰ কাৰণে, বহুত গুৰুত্বপূৰ্ণ। এজন এজন মহিলা মই জানো, আমেৰিকাত বহুত আগতে যেতিয়া অলপ মানে সৰু আছিলে, এজন মিছনেৰী হ'বলৈ বিচাৰিছিলে। যেতিয়া মই ডাঙৰ হ'ম, মই এজন মিছনেৰী হ'ম, কিন্তু এটা প্ৰব্লেম, তাইৰ নতুন জন্ম হোৱা নাই, আৰু তাইৰ মানে পালকবোৰে ক'লে যে আসলতে তুমি কব লাগিব, নিশ্চয় কব লাগিব যে যদি ঈশ্বরে বিচাৰে মই মিশনাৰী হওঁ, হয়নে? আৰু তাই ক'লে নাই, ঈশ্বৰৰ ইচ্ছা মই মানে হেৰি কোৱা নাই, মোৰ নিজৰ ইচ্ছা আছে মই মিশনাৰী হওঁ। আচলতে এইটো কি বুজাইছে, আনকি তাইৰ হেৰি ঈশ্বৰৰ কাৰণে সেৱা কাৰ্য ভাল নহয়। আৰু শেষত এই চব কথা তাই বাদ দিছে আৰু সচ খ্ৰীষ্টান হৈ গ'ল। আৰু কেথলিক মণ্ডলীত কিছুমান পুৰোহিত আৰু হিন্দু ধৰ্মত কিছুমান পুৰোহিত মানে খুব ওপৰত থাকে, খুব শিক্ষিত, চবে সন্মান কৰে এই ব্যক্তিবোৰক, কিন্তু সিহঁতে বহুত বেয়া কাম কৰে আৰু ল'ৰা ছোৱালীক নিৰ্যাতন কৰে। কেনেকৈ সম্ভৱ? কাৰণ ধৰ্ম কৰ্ম কৰিলেও মানুহৰ নতুন জন্ম হ'ব লাগিব, বেলেগ বিষয়। কিছুমান মুছলমান মানুহে খুব ৰোজা ৰাখে, নামাজ পঢ়ে, কিন্তু ভিতৰত আৰু মানে কোৰাণক মুখস্থ কৰে, কিন্তু ভিতৰত খুব খং কৰে, খুব খাইজীয় কৰে, যুদ্ধ কৰে, খঙাল, হত্যাকাৰী। কেনেকৈ হ'ব? নতুন জন্ম হোৱা নাই, প্ৰেম নাই। মই কওঁ যে যদি তোমাৰ বাবে বাইবলৰ কথা বা যীশুখ্ৰীষ্টৰ বিষয়ে ভাৰী এটা হেৰি মানে গধুৰ এটা ভাৰ নিচিনা, তেনেহ'লে তোমাৰ নতুন জন্ম হোৱা নাই। নতুন জন্ম পালে ঈশ্বৰৰ বাক্য আমাৰ কাৰণে প্ৰিয় হৈ যাব, আনকি ঈশ্বৰৰ আদেশ, ঈশ্বৰৰ নিয়ম আমি ভাল পাওঁ। কিছুমান মানুহে অকল বাহিৰত বাবে মানে বাহ্যিকভাৱে পালন কৰে, কিন্তু ভিতৰত আগৰ নিচিনা পুৰণা আৰু কঠোৰ। মোৰ শেষৰ কথা এই আঠ পদত আমি পঢ়িম, বায়ুৱে যে দিশ লৈ ইচ্ছা কৰে সেই দিশ লৈ বয় আৰু তুমি তাৰ শব্দ শুনিবলৈ পোৱা, কিন্তু শিকৰ পৰা আহে আৰু ক'লৈ যায় তাক নাজানা। আত্মাৰ পৰা জন্মা প্ৰত্যেক মানুহৰ এনে হয়, যদি তোমাৰ নতুন জন্ম আহে এইটো তেনেদৰে হ'ব, ঠিক বতাহৰ নিচিনা এইটো আহিব। বতাহ মানুহে নিয়ন্ত্ৰণ মানে হেৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, বতাহ আমাৰ কথা নুশুনে, বতাহ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, এইটো আহে আৰু গুচি যায়। ক'ৰ পৰা আহিছে আমি নাজানো, ক'লৈ যাব নাজানো। যীশুৱে কি বুজাইছে, কি শিকাই দিছে? সি শিকাইছে নতুন জন্ম তেনেদৰে, এইটো ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ শক্তি, ঈশ্বৰৰ কাম। এইটো সঁচা যে তোমাৰ নতুন জন্ম হ'ব লাগিব, কিন্তু তুমি নোৱাৰা, তুমি এই নতুন জন্ম সৃষ্টি কৰিব নোৱাৰা, তুমি পবিত্ৰ আত্মাক নিয়ন্ত্ৰণ কৰিব নোৱাৰা বা ব্যৱহাৰ কৰিব নোৱাৰা, এইটো ঈশ্বৰৰ কাম। আমি অসহায়, আমি দুৰ্বল, তেওঁৰ দয়া যদি আমি নোপোৱা শেষ, আন উপায় নাই। বাইবলত কিয় লিখা আছে, এইটোও লিখা আছে যোহন এক অধ্যায়ত এক তেৰ লিখা আছে, তেওঁবিলাকে তেজৰ পৰা মানে ঈশ্বৰৰ সন্তান তেজৰ পৰা বা মাংসৰ ইচ্ছাৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে পালে। এইটো মানুহৰ ইচ্ছা নহয়, এইটো মানুহৰ সিদ্ধান্ত নহয়, এইটো মানুহৰ কাম নহয়, এইটো স্বৰ্গৰ পৰা আহে। কিয় লিখা আছে এইটো সঁচা, কিয় বিশ্বাস কৰিব লাগিব? মই কোৱা নাই যে ঈশ্বৰে সব মানুহক ভাল নাপায় বা ঈশ্বৰে সব মানুহক গ্ৰহণ নকৰিব বা ঈশ্বৰে মানুহক ঘৃণ কৰে আৰু হ'ব পাৰে তোমাকো ঘৃণ কৰিব, তোমাক নতুন জন্ম নিদিব, মই কোৱা নাই। আৰু বোধহয় মই ভাবোঁ, মই জানো যীশুখ্ৰীষ্ট নিকোদিমক সেইকাৰণে কোৱা নাই, কাৰণ নিকোদিম এজন বদমাছ মানুহ, সি কেতিয়াও নতুন জন্ম নাপাব এনে নহয়। আসলতে বাইবলত যদি আমি যোহন লিখা পূর্ববার্ত পড়ো সম্পূর্ণ সম্পূর্ণভাবে, অলপ পিছত দেখা যেন নিকোডিমে পালে সাত অধ্যায়ত যীশুখ্রীষ্টৰ মানে উপকাৰৰ বাবে যীশুখ্রীষ্টক ৰক্ষ্য কৰিবলৈ অলপ হেৰি ঘোষণা কৰিছিলে এটা মহাসভাত, আৰু সব মানুহে তেওঁক গালি দিছে। আৰু শেষত বিশ অধ্যায়ত লিখা আছিল যে নিকোডিম জোসেফৰ লগত গৈছে যীশুখ্রীষ্টৰ মানে হেৰি শৰীৰ পাবলৈ, যেতিয়া তেওঁ মৰিল শৰীৰ পাবলৈ কবৰস্থানত রাখার কারণে। নিকোডিম যীশুখ্রিস্ট প্রেম করলে, যীশুখ্রিস্টর শরীর লৈছে আর খুব দামি দামি কাপড়ে পিন্ধাইছিল কবরস্থান, দেখা যেন সিজন বিশ্বাসী হয়ে গেল যে যে পিছত সেই রাতে তেও একো গম পোৱা নাই নতুন জন্মলে, কিন্তু দেখা যেন পিছত ই পালে। তেনে হলে যীশু কিয় কয় যে কৰ পৰা আহে আর কলৈ যায় পবিত্র আত্মা মানুহে নাজানে আর নিয়ন্ত্রণ করব নয়, কারণ আমি বুঝিব লাগিব যে আমি দুর্বল। যেতিয়া আমার উদ্ধার আমার মুক্তি হয়ে যায়, যাতে সব প্রশংসা আর সব মহিমা ঈশ্বরে পাব, যাতে আমি নিজকে মানে শক্তিশালী না ভাবো। কিছু মানুষে যেতিয়া নিজের কাহিনী কয় অল্প অদ্ভুত অল্প বেয়া মানে শুনা মূর কাম, সিহতে কব যে আগতে মই খ্রিস্টান নাছিল আর মই খুব শ্রেষ্ঠ করেছিল, খুব শ্রম করেছিল খ্রিস্টান হবলৈ, খুব বাইবেল পড়েছিল, খুব প্রার্থনা করল আর শেষত মই মুক্তি পাইছো। এই শুনা যেন সিহতর কামর বাবে সিহতর চেষ্টার কারণে সিহতে মুক্ত হইব, এনে নহব। সব মানুষে স্বীকার করব লাগিব যে ঈশ্বরে যদি মুখ নললে মই কেতিয়াও তেওঁর রাজ্যলৈ নাহিলোহেতেন, ঈশ্বরে যদি মুখ দয়া দিয়া নাই মই কেতিয়াও বাইবলৰ বিষয় নুবুঝিলোহেতেন। আমি কব লাগিব আমি পাপত আছো, আমি শয়তানৰ দাস, শয়তানৰ চাকৰ, আমি কেনেকৈ মুক্তি পাইছো অকল যীশুখ্রিস্টৰ দয়াৰ কাৰণে, অকল ঈশ্বৰৰ ইচ্ছাৰ কাৰণে। সেইকাৰণে আমাক বচাবলৈ তেওঁৰ পবিত্ৰ আত্মাই পঠাইছে আমাৰ অন্তৰত। আমাৰ নিজৰ শক্তি নাই নিজকে উদ্ধাৰ কৰিবলৈ। কিছুমান মানুহে ভাবে যে এই পাপ কাম মানে অবিশ্বাসী মানুহে কয় এই পাপ কাম মই আর কেতিয়াও নকর, আজির পরে এই বেয়া অভ্যাস মই একেবারে বাদ দিও। কিন্তু কি হব, কালি হব, কালি করিব, কিয়, কারণ ইহতর শক্তি নাই, শয়তানের শক্তি আছে, পাপর বেশি শক্তি আছে তোমাকে, অকল ঈশ্বরে পারে আর ঈশ্বরে করিব। ঈশ্বরে মানুহক প্রেম করে, ঈশ্বরে মানব জাতিক উদ্ধার করিব তেওঁৰ পবিত্ৰ আত্মাৰ দ্বারা। কিন্তু তুমি যদি পরিত্রাণ বা মুক্তি পোৱা তুমি নিজকে গর্ব নকৰিবা, সব প্রশংসা সব কারণ সব মহিমা ঈশ্বৰলৈ যাব, এইটো তেওঁৰ ইচ্ছা। তো এতিয়া মই শেষ হলো আর মোর উপদেশ এই, যীশুখ্রিস্ট যে কলে হাত পদত তোমার নতুন জন্ম হব লাগিব, নতুন জন্ম। মোর প্রশ্ন এই, তুমি নতুন জন্ম পাইছেনে? তোমার অন্তর তোমার হৃদয় নতুন হয়ে গৈছেনে? আগর নিচিনা যদি হয়ে আসা তেনেহলে কোনেও স্বর্গলৈ যাব নোৱাৰে, নতুন জন্ম প্রয়োজন। তুমি ঈশ্বরক ঈশ্বরের কথা মানানে? তুমি খ্রিস্টান মানুষ প্রেম করানে? তুমি যদি পাপ করা, তুমি যদি গোপন পাপ বা প্রিয় পাপ করা, যে কোনো অভ্যাস বেয় অভ্যাস পেলাই নিদিয়া, এটি প্রমাণ যে তোমার জন্ম হওয়া নাই। কারণ যদি এই আত্মা আহে, তোমার নতুন ইচ্ছা থাকিব পাপ পেলাব পেলাই দিব। তোমার প্রেম আছেনে নাই প্রভুর কারণে, বাইবেলের কারণে, খ্রিস্টান মানুষের কারণে? পবিত্র হবলৈ তোমার আগ্রহ আছেনে? সাফা হবলৈ, ভাল কাম করিবলৈ? এই প্রশ্ন বহুত গুরুত্বপূর্ণ। সব মানুষের নতুন জন্ম হব লাগিব, নহলে সিহতে খ্রিস্ট নহয়। কিন্তু সাবধান, মোর শেষের কথা অল্প টান বুঝবলৈ শুন। আজি মানে এতিয়ালৈকে যি মই কৈছিল যীশুখ্রিস্টৰ শুভবার্তা নহয়, এটি বাইবলের কথা, এটি সঁচা, নতুন জন্ম প্রয়োজন। কিন্তু এটি মানুষের উত্তর নহয়। নতুন জন্ম যদি আহে সব ঠিক হয়ে যাব, এটি সঁচা। কিন্তু মই কলো কি, তুমি নতুন জন্ম হেৰি নিয়ন্ত্রণ করব নারা, তোমার কাম নহয়, এটি ঈশ্বরের কাম। তো তেনেহলে তুমি কি করা, তোমার কারণে তোমার কি দায়িত্ব আছে? এইটো গোপন কথা, এইটো গোপন কাম ঈশ্বরে গোপন কই করিব তোমার অন্তরত। কিন্তু তোমার একটা প্রকাশিত কাম যে ঈশ্বরে স্পষ্ট কই কলে। আর অল্প পিছত যেতিয়া এই কাহিনী আমি শেষ করো, আমি শেষ কই পড়ো, যীশু নিকোদিমর লগত মানে কথা পাতে আর নিকোদিমক শুভবার্তা জানায় আর উত্তর দিয়ে যে মই ঈশ্বরের পুত্র, মানুষক উদ্ধার করবলৈ মই আহিছিলো, আর ঠিক মুচির সময়ের নিচিনা মই উপরত হব লাগিব, উপরত যাব লাগিব, মানে ক্রুশত, যাতে কোনেও মোক বিশ্বাস করিলে সিহতে পরিত্রাণ পায়। এই বিষয়ে তোমার পাপ, তোমার অসহায় অবস্থা দেখাব পারে, কিন্তু ইয়াতে লিখা নাই যে প্রার্থনা করিব লাগিব নতুন অন্তর পাবলৈ, লিখা নাই। আর যীশুয়ে নিকোদিমক এনেদরে নকলে, পিছতে তেও কলে যে অনুতপ্ত হব লাগিব, বিশ্বাস করিব লাগিব। এইটো মানুষের দায়িত্ব, এইটো মানুষের কাম। মানুষে যেতিয়া বিশ্বাস করে অনন্ত জীবন পায়। এই সব কথা একেলগে হয়, এই সব কথা একেলগে যায়। যীশুর শুভবার্তা এই যে তেও আমার কারণে ক্রুশের উপর মরিছিলে, আমার প্রায়শ্চিত্ত, আমার বলিদান, তেওঁর নিজের তেজ দিলে। তেওঁক বিশ্বাস করব লাগিব। আমি বিশ্বাস করিলে, আমি যদি বিশ্বাস করো, তেনেহলে আমার নতুন জন্ম হয়ে গেল, আমার নতুন জন্ম আছে পাইছো। নহলে আমি বিশ্বাস নকরিলোহেতে, আমার ইচ্ছা না থাকিলোহেতে, না থাকিলে। তো মই কম যে তুমি যদি পাপত হেৰি, যদি পাপ তোমার কাণ্ডত একটা ভারী হেৰি ওজনের নিচিনা, তেনেহলে তোমার নিজের অন্তর লয় বেশি সময়ত, বেশি সময়ের চিন্তা করব না লাগে। খুব বেগেরে যীশুখ্রিস্টর লয়, যীশুখ্রিস্টর মানে ক্রুশলৈ যাব লাগিব, বিশ্বাস করবলে। সেই জায়গা তুমি মুক্তি পাবা আর তোমার নতুন জন্ম হয়ে যাব। এই শিক্ষা মানে ভাঙা মন থাকা পাপীর কারণে নহয়, এই শিক্ষা আসলতে অহংকারী মানুষের কারণে, নিকোদিমর নিচিনা, ফরিসির নিচিনা। সিহতে শুনব লাগিব নতুন জন্ম প্রয়োজন। আর মূর উপদেশ আকো মই কম, খ্রিস্টান হলে ঈশ্বরক সব প্রশংসা দিব লাগিব। তোমার উদ্ধার, তোমার মুক্তি, তুমি যদি নতুন হওয়া, তুমি এজন নতুন মানুষ, নতুন সৃষ্টি, অকল একটা কারণ ঈশ্বরের প্রেম। ঈশ্বরে আর যীশুয়ে তেওঁর আত্মায় আত্মাক পঠাইছিলে তোমালৈ তোমাক পৰিৱৰ্তন কৰিবলৈ। আমেন। প্ৰাৰ্থনা কৰো। হে প্ৰভু, আমাক সহায় কৰা যে এনে কথা আমি পাহৰিব যোৱা। প্ৰভু, আমি জানো যে মানুহে পাপত আছে, এই পৃথিৱী পাপপূৰ্ণ। আমাক সহায় কৰা। আৰু আনকি প্ৰভু, এই ৰুমত যি এই নতুন জীৱন, নতুন শক্তি কেতিয়াও পোৱা নাই, সিহঁতক বুজাই দিয়া তোমাক বিচাৰিবলৈ, যাতে সিহঁতে যীশুলৈ যায়, ক্ৰুচলৈ যায়। প্ৰভু, মই ধন্যবাদ দিওঁ যে যিকোনো পাপী মানুহক তুমি উদ্ধাৰ কৰিব পাৰা, যি তুচ্ছ পাপী, লেতেৰা পাপী, আনকি এই জগতৰ আটাইতকৈ ডাঙৰ পাপী তুমি উদ্ধাৰ কৰা আৰু তুমি বিচাৰা। মই কৃতজ্ঞ, মই ধন্যবাদ দিওঁ। আমাক সহায় কৰা যীশুখ্ৰীষ্টৰ নামত, আমেন।